وَمَا لَكُمْ لَا تُقَاتِلُونَ فِي سَبِيلِ اللَّهِ وَالْمُسْتَضْعَفِينَ مِنَ الرِّجَالِ وَالنِّسَاءِ وَالْوِلْدَانِ الَّذِينَ يَقُولُونَ رَبَّنَا أَخْرِجْنَا مِنْ هَذِهِ الْقَرْيَةِ الظَّالِمِ أَهْلُهَا وَاجْعَلْ لَنَا مِنْ لَدُنْكَ وَلِيًّا وَاجْعَلْ لَنَا مِنْ لَدُنْكَ نَصِيرًا
তোমালোকৰ কি হ'ল যে তোমালোকে আল্লাহৰ পথত যুদ্ধ নকৰা অথচ নিসহায় নৰনাৰী আৰু শিশুসকলে এই বুলি প্ৰাৰ্থনা কৰি আছে যে হে আমাৰ প্ৰতিপালক আমাক এই জনপথৰ পৰা উদ্ধাৰ কৰা ইয়াৰ অধিবাসীসকল হৈছে অত্যাচাৰী তোমাৰ ফালৰ পৰা আমাৰ বাবে এজন অভিভাৱক নিৰ্ধাৰণ কৰা আৰু তোমাৰ ফালৰ পৰা আমাৰ বাবে এজন সহায়কাৰী নিৰ্ধাৰণ কৰি দিয়া।